এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আইন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কোকৰাঝাৰ ৰেলৱে পথত সংঘটিত বিস্ফোৰণৰ ঘটনাত জড়িত বুলি সন্দেহ কৰা মাওবাদী ৰোহিত মুৰ্মুৰ সংঘৰ্ষত মৃত্যু। শিক্ষা সঞ্চালকালয়ৰ অধীনৰ 5,550 নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদৰ দ্বিতীয়খন মেধা তালিকা আজি নিশা 9 বজাত প্ৰকাশৰ ব্যৱস্থা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আধাৰশিলা স্থাপন কৰিবলগীয়া গহপুৰৰ শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণস্থলী মন্ত্ৰী ডঃ ৰুণোজ পেগুৰ পৰ্যবেক্ষণ। আৰু ছিডনীত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ দৰ্শনীয় জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আইন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সকীয়াই দিয়ে। তেওঁ কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰাইজৰ অনুৰোধ মৰ্মে জুবিন ক্ষেত্ৰ বন্ধ কৰাৰ সময়সীমা নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজালৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয়।
আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছো, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হব। আমিতো জুবিনৰ সমাধিত পুলিচ চিআৰপি লগাব নোৱাৰো। যি মানুহে আইন ভংগ কৰিব পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা লব।
কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সত্তাৱনেও জুবিন ক্ষেত্ৰত প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা মানি চলিবলৈ ৰাইজক আহান জনাইছে। স্থানীয় লোকৰ সিদ্ধান্ত অনুসৰি জুবিন ক্ষেত্ৰত প্ৰৱেশৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে বুলিও তেওঁ কয়।
এনেকে কথা কোৱা নাই, যিটো মানুহ মানুহতে মানে কষ্ট হয় ইমানহে কোৱা হৈছে যে তাতে মদ খাই আৰু কিবা উপদ্ৰৱ কৰিব নালাগে, মদ খাই তাতে উপস্থিত হ'ব নালাগে। কাৰণ আমি যদি কাৰোবাক শ্ৰদ্ধা জনাবলৈ যাওঁ আমি নিজৰ মনটো লৈ যাব লাগে। মদ খাই এটা মানে ইনটক্সিকেটেড ষ্টেটত যোৱাটো বেয়া, পৰিৱেশটো বেয়া হয়। খুচুৰৰ খুচুৰতো আমি এইটো ইনচিয়'ৰ কৰিব লাগিছে, কাৰণ যদি ডিমাণ্ড থাকে ছাপ্লাই কৰা মানুহ আহিয়ে যায়, তো সেইটো বন্ধ কৰিবৰ কাৰণেও তেনেকৈ আমি হাত দিছোঁ। আৰু এটা টাইম দিয়া হৈছে, কাৰণ মানুহ সদায় যদি আহি থাকে আমিও তাতে চাফ চিকুণ মেইনটেনেঞ্চ সেইটো কৰিবলৈ মানে প্ৰব্লেম হয়।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ লাভক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ 19,000ৰো অধিক মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেকসমূহ বিতৰণ কৰে। এই অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে বিজেপি চৰকাৰে মহিলাৰ উন্নয়নৰ বাবে অহৰহ কাম কৰি আছে। বৰ্তমান ৰাজ্যৰ প্ৰায় 4 লাখ আত্মসহায়ক গোটৰ সৈতে 40 লাখ মহিলা জড়িত হৈ আছে বুলি তেওঁ কয়। অৰুণোদয় মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক আৰ্থিকভাৱে সচ্ছল কৰি তোলাৰ বাবে চৰকাৰে পদক্ষেপ লৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ লাভ জেহাদ ৰোধ কৰিবলৈ শীঘ্ৰে নতুন আইন প্ৰণয়ন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। লাভ জেহাদত জড়িত থকা লোকৰ পিতৃ মাতৃকো গ্ৰেপ্তাৰ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। কোকৰাঝাৰ জিলাৰ শিঙিমাৰী ৰেলপথত যোৱা 23 অক্টোবৰত সংঘটিত IED বিস্ফোৰণৰ ঘটনাত জড়িত বুলি সন্দেহ কৰা মাওবাদী অসীম হেম্ব্ৰম ওৰফে ৰোহিত মুৰ্মুৰ আৰক্ষীৰ সৈতে হোৱা এটা সংঘৰ্ষত কালি মৃত্যু হয়। চালাকাটি আৰক্ষী চকীৰ সমীপৰ নন্দনগিৰি পাহাৰত সংঘটিত এই সংঘৰ্ষত মাওবাদীজন নিহত হোৱা বুলি কোকৰাঝাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে সাংবাদিকৰ আগত প্ৰকাশ কৰে। নিহত মাওবাদীজন পাহাৰত লুকাই থকাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল। এই সময়তে মাওবাদীৰ সৈতে হোৱা গুলীচালনাত ৰোহিত মুৰ্মুৰ মৃত্যু হয় বুলি তেওঁ কয়।
কল মিলা হে দু গ্রেনেড মিলা হে আর ইনভেস্টিগেশন ভালকে চলি আছে। আমি আশা করো ইয়ার পিছত তেওঁলোকে করব নোৱাৰিব, গোটেখিনি যিমান মানুহ জড়িত হৈ আছে তেওঁলোকে ধরা পড়ব বা বেলেগ পুলিশ একশন হব। যেনেকে সার্কামস্টেনশিয়াল আছে কি মডাস অপারেন্ডি তাতেও তেনেকে করেছিল ইয়াতেও তেনেকে আছে, তো স্ট্রংলি আমি সাসপেক্ট করে আছো কি তেওঁলোকে তাতে জড়িত আছে। আমার SDPO আর বাকি 3-4 জন তেওঁলোকে ইনজার্ড হয়েছে, তেওঁলোকে এতিয়া হসপিটালত আছে। পুলিশক গুলি লাগা নাই, কিন্তু যেতিয়া তেওঁলোকে ডাক করলে বা চেজ করে আছে তাতে তেওঁলোকে দুঃখ পাইছে, সেইটো কারণে মেডিকেল তেওঁলোকে ট্রিটমেন্ট লৈ আছে।
নিহত ৰোহিত মুৰ্মুৰ বিৰুদ্ধে ঝাৰখণ্ডত 12টা আৰু অসমত 2টা গোচৰ ৰুজু হৈ আছে। শেহতীয়াকৈ জিলাখনৰ বহু আদিবাসী বসতি প্ৰধান এলেকাত ৰোহিত মুৰ্মুৱে নেশ্যনেল চাউতাল লিবাৰেচন আৰ্মীৰ সদস্য ভৰ্তিৰ কামত জড়িত হৈ আছিল। আজি অভিযানৰ সময়ত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল, এটা গ্ৰেনেড, এখন ভোটাৰ কাৰ্ড আৰু ঝাৰখণ্ডৰ এখন আধাৰ কাৰ্ড উদ্ধাৰ কৰে। নিহত মুৰ্মুৰ সহযোগীৰ সন্ধানত আৰক্ষীয়ে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 127 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত AIR News_GHY আৰু ইনষ্টাগ্ৰামত AIR News_গুৱাহাটী ফলো কৰিব পাৰে। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা।
অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ 5,550টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদৰ দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকা আজি নিশা 9 বজাত প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীসকলে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট DEE.assam.gov.in নিজৰ ফলাফলসমূহ চাব পাৰিব। বিশ্বনাথ জিলাৰ গহপুৰত নিৰ্মাণ হ'বলগীয়া শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণস্থলী আজি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে পৰিদৰ্শন কৰে। অহা 8 নৱেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহবাগিচাত এই বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। 740 বিঘা ভূমিত নিৰ্মাণ হ'বলগীয়া ৰাজ্যিক বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয়সমূহৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও আধুনিক বিষয় অন্তৰ্ভুক্ত হ'ব। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে আজি নিৰ্মাণস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে 8 নৱেম্বৰৰ অনুষ্ঠানৰ পৰিস্থিতি সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে বৰাক নৈত খনন কাৰ্য আৰম্ভ কৰিছে। বদৰপুৰ ঘাটৰ জাহাজ ঘাটত আয়োজিত অনুষ্ঠানত এই খনন কাৰ্যৰ শুভাৰম্ভ কৰা হয়। প্ৰায় 10.5 কিলোমিটাৰ নৈ খনন কাৰ্যৰ দ্বাৰা বদৰপুৰ ঘাটলৈ জাহাজ চলাচল সুচল কৰি তুলিবলৈ এটা চেনেল নিৰ্মাণ কৰা হ'ব। 32 কিলোমিটাৰ প্ৰস্থ আৰু 2 মিটাৰ গভীৰতালৈ খনন কৰাৰ বাবে এই কাম সম্পন্ন কৰা হ'ব। এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে 44 কোটি টকাৰ অনুমোদন দিছে আৰু 3 বছৰৰ ভিতৰত এই কাৰ্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। ছট পূজা উপলক্ষে গুৱাহাটী আৰক্ষী উপ আয়ুক্ত কাৰ্যালয়ে অহা 27 আৰু 28 অক্টোবৰত মহানগৰীখনত যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। 27 অক্টোবৰৰ দিনৰ 11 বজাৰ পৰা 28 অক্টোবৰৰ দিনৰ 11 বজালৈ এই নিৰ্দেশনাসমূহ কাৰ্যকৰী হ'ব। সেই অনুসৰি গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সামগ্ৰী পৰিবাহী গধুৰ বাণিজ্যিক বাহন আৰু অন্য গধুৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। অৱশ্যে মাছখোৱা অঞ্চলত পূজাৰ সামগ্ৰী আৰু ভক্তসকলক কঢ়িয়াই নিয়া বাহনসমূহ চলাচলত অনুমতি দিয়া হ'ব। ঠেলা, ৰিক্সা, ঘোঁৰাগাড়ীকে ধৰি লঘু বাহনসমূহ মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ ভৱনলৈ পথছোৱাত এই সময়ছোৱাত চলাচলৰ অনুমতি দিয়া হ'ব। তদুপৰি আন্তঃজিলা বাছসমূহ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰাৰ অনুমতি দিয়া হৈছে। ভৰলুমুখৰ দিশৰ পৰা চানমাৰিখী অভিমুখী চিটি বাছসমূহ HP ৰোড নাইবা AT ৰোডৰ বিকল্প পথ ল'বলৈ কোৱা হৈছে। একেদৰে চানমাৰিৰ দিশৰ পৰা অহা চিটি বাছ তথা অন্যান্য বাহনসমূহ পাণবজাৰৰ ছেচন ন্যায়াধীশৰ আদালতৰ সন্মুখেৰে ভৰলুমুখলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি বঙাইগাঁৱত যোৱা 22 অক্টোবৰৰ পৰা অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি 4th দিনত কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বঙাইগাঁৱৰ গান্ধী ময়দানত আয়োজন কৰা এই গ্ৰন্থমেলাত আজি বিয়লি অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিকাশত কথিত ভাষা আৰু লোক সংস্কৃতিৰ প্ৰভাৱ শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা সত্ৰ সঞ্চালনা কৰি লেখক কৰুণাকান্ত ৰায়ে পৃথিৱীৰ সকলো মান্য ভাষা আৰু বিকশিত সংস্কৃতিৰ মূলাধাৰ কথিত ভাষা আৰু লোক সংস্কৃতি বুলি মন্তব্য কৰে। বঙাইগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক ডঃ ৰূপাঞ্জলি দেৱীয়ে অসমীয়া ভাষাটো কথিত ভাষাৰ দ্বাৰাই সমৃদ্ধ হৈছে বুলি নিজৰ ভাষণত উল্লেখ কৰে। আন এগৰাকী আলোচক শ্ৰীমন্ত শংকৰে বিশ্ববিদ্যালয়ৰ ধুবুৰী চৌহদৰ সহকাৰী অধ্যাপক ডঃ হীৰেণ দাসে কথিত ভাষাৰ পৰা অৰ্থবহ শব্দসমূহ অভিধানত অন্তৰ্ভুক্ত কৰিলে অসমীয়া ভাষাটো অধিক শক্তিশালী হ'ব বুলি মত প্ৰকাশ কৰে। আজি গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত অহা 12ৰ পৰা 22 ডিচেম্বৰলৈ 4th ডিব্ৰুগড় গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। ৰাজ্যৰ আগশাৰীৰ পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপৰি কলকাতা, দিল্লী আৰু বাংগালুৰুৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে গ্ৰন্থমেলাত যোগদান নিশ্চিত কৰিছে। 1985 চনৰ 24 মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পুৰণি প্ৰসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅলৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগ।
মেধি ছাৰৰ আখৰ বিৰাট মানে এনেকুৱা ভয় লাগি থাকে, এই যে নিউজ যে পটককৈ এটা লিখি পেলাই লাষ্টৰখিনি আৰু মেধি দায়ে মানে কপি ৰাইটাৰক দিবলৈ সময় নাথাকে, তেওঁ নিজে লিখি পঠিয়াই দিয়ে, সেইটোৱে মানে সদায় টেনশ্যন আছিলে। কিন্তু মই একদম স্বীকাৰ কৰিছোঁ দেই, এদিন মানে মই এনেকৈ পঢ়িছোঁ, মানে পঢ়োঁতে মানে কিবা বাজেটৰ কিবা এটা কথা লাষ্টত আহিছিল, তাৰপিছতে মেধি দায়ে আখৰ আকৌ ধৰি পেলাই মুখখন মই কিবা অকণমান এক্সপ্ৰেশ্যনটো বেলেগ হৈছে, কেমেৰাত ওলাই গৈছে, মানে মানে সুধিছে এইটো। মই যেতিয়া গৈছোঁ নিউজ পঢ়ি উঠি পেলাই, মেধি দায়ে দেখিছে কি হাঁহিছে দেই তেখেতে, তেওঁ মই আপুনি এইটো কি এইটো পঢ়ি চাওকচোন, মানে তেখেতে কেতিয়াবা নিজৰ আখৰ ধৰিব নোৱাৰে। সেইখিনি নিউজটো পঠিয়াই দিয়াটোৱে বহুত ডাঙৰ কথা আছিল, লিখি পেলাই সেই মুহূৰ্ততে যে মানে প্ৰিপেয়াৰ কৰি পেলাই পঠিয়াই দিয়ে, কিন্তু চবেই নোৱাৰেতো যিকোনো মতে।
আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানৰো বিষয় এই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ইয়াত লগ পাব বাতৰি বিভাগৰ জন্মলগ্নৰ পৰা জড়িত কেইগৰাকীমান বিষয়া, কৰ্মচাৰী আৰু পৰিৱেশকক। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
শিৱসাগৰ জিলাৰ কোনো কোনো অঞ্চলত আফ্ৰিকান চুৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি পোৱাত জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়ৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জিলাখনৰ ভাৰপ্ৰাপ্ত দণ্ডাধীশ সমীৰণ বৰাই চুৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰে। এই নিষেধাজ্ঞা অনুসৰি আমগুৰি ৰাজচক্ৰৰ অধীনত জীৱিত গাহৰি, গাহৰি মাংসৰে প্ৰস্তুত কৰা সামগ্ৰী আৰু গাহৰি মাংসৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছে। একেদৰে আমগুৰি ৰাজচক্ৰৰ অধীনত গাহৰিৰ মৃত্যুৰ সন্দৰ্ভত যিকোনো বিষয় বা বাতৰি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দৃষ্টিগোচৰ কৰাৰ লগতে মৃত গাহৰিৰ দেহটো দকৈ মাটি খান্দি তথা কঠোৰ জৈৱ সুৰক্ষামূলক ব্যৱস্থা অৱলম্বন কৰি পুতি থোৱাটো বাধ্যতামূলক কৰা হৈছে। গাহৰি উৎপাদক তথা গাহৰি পালকসকলক নতুনকৈ কোনো স্থানত যাতে আফ্ৰিকান চুৱাইন ফিভাৰ সংক্ৰমণ হ'ব নোৱাৰে সেই ক্ষেত্ৰত কঠোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে। এই আদেশ অনুসৰি গাহৰিৰ খাদ্যৰ যিকোনো ধৰণৰ পৰিবহণৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত এই আদেশ বাহাল থাকিব বুলিও নিৰ্দেশনাত কোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত যোৱা 17 অক্টোবৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত আদি কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত কামৰূপ জিলাৰ বকো উন্নয়ন খণ্ডৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। উন্নয়ন খণ্ডটোৰ অন্তৰ্গত কলিয়াবৰী গাঁৱৰ আদি সাথী জিতুল ৰাভাক কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত তেওঁৰ অসাধাৰণ নিষ্ঠা আৰু সেৱাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মানিত কৰে। আদি কৰ্মযোগী প্ৰতিনিধি দলটোৱে আজি কামৰূপ জিলাৰ আয়ুক্তক সাক্ষাৎ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা স্বীকৃতিৰ বিষয়ে অৱগত কৰে। জিলা আয়ুক্তই দলটোক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এই অভিযানৰ অধীনত সামৰি লোৱা জিলাখনৰ 128খন গাঁৱত কাম কাজ অব্যাহত ৰাখিবলৈ আহান জনায়। গুজৰাটৰ গান্ধীনগৰত সীমান্ত সুৰক্ষা বাহিনীৰ 137 নম্বৰ বেটেলিয়ান কেম্পত কৰ্মৰত বজালী জিলাৰ গেৰুৱাপাৰাৰ ৰাতুল বায়ন নামৰ জোৱানজনৰ নশ্বৰদেহ আজি নিশাৰ ভিতৰত বাসগৃহলৈ অনা হ'ব। আমাৰ বজালীৰ সংবাদদাতাই জনোৱা মতে 33 বছৰীয়া জোৱানজন কালি কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। ছিডনীত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আজি ভাৰতে ঘৰুৱা দল অষ্ট্ৰেলিয়াক 9 উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেটিং কৰি 46 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 236 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে 38 অভাৰ আৰু 3টা বলত 1টা উইকেটৰ বিনিময়ত 237 ৰাণ সংগ্ৰহ কৰি সহজে বিজয় সাব্যস্ত কৰে। দলৰ হৈ ৰোহিত শৰ্মাই 125টা বলত সৰ্বাধিক 121 ৰাণ আৰু বিৰাট কোহলীয়ে 81টা বলত 74 ৰাণ কৰি অপৰাজিত হৈ থাকে। ৰোহিত শৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। অৱশ্যে ভাৰতৰ এই সহজ জয়ৰ পাছতো অষ্ট্ৰেলিয়াই 2-1 ফলাফলত শৃংখলা দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আইন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কোকৰাঝাৰৰ ৰেলৱে পথত সংঘটিত বিস্ফোৰণৰ ঘটনাত জড়িত বুলি সন্দেহ কৰা মাওবাদী ৰোহিত মুৰ্মুৰ সংঘৰ্ষত মৃত্যু। শিক্ষা সঞ্চালকালয়ৰ অধীনৰ 5,550টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদৰ দ্বিতীয়খন মেধা তালিকা আজি নিশা 9 বজাত প্ৰকাশৰ ব্যৱস্থা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আধাৰশিলা স্থাপন কৰিবলগীয়া গহপুৰৰ শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণস্থলী মন্ত্ৰী ডাঃ অনুজ পিগুৰ পৰ্যবেক্ষণ। আৰু ছিডনীত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ দৰ্শনীয় জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।